গুড মৰ্ণিং, এইটো আকাশবাণী কোহিমা, ফুজুৰ লগা খবৰ পঢ়ি আছে ৰঞ্জনা গুৰুং। গভৰ্ণৰ খান লগা দুদিন লগা কনফাৰেন্সটো যোৱাকালি ৰাষ্ট্ৰপতি ভৱনতে খতম হৈছে। প্ৰেজিডেণ্ট দ্ৰৌপদী মুৰ্মুহে সব গভৰ্ণৰ খান লগতে বি খুচি জনাইছে, যোনে মিলি কিনা এইটো আলোচনাতে শিকিবলৈ লগা ভাৱনা লৈ কিনা জামা হৈ থাকিছে। প্ৰেজিডেণ্টে কৈছে, দেশ লগা উন্নতিটো ষ্টেট লগা মিলি কিনা উন্নতি হলেহে হবলে পাৰিব, আৰু সব ষ্টেট খান বি নিজে নিজে লগা ষ্টেট লগা সবচে ভাল প্ৰেক্টিচেছটো লৈ কিনা আগেতে যাবলৈ লাগে আৰু একজন একজন পৰা শিকিবলৈ লাগে বুলি কৈ থাকিছে। প্ৰেজিডেণ্ট মুৰ্মুহে আকৌ গভৰ্ণৰ খানকে সব জনতা লগা ৱেলফেয়াৰ প্ৰগ্ৰামছ খানকে বি পুৰা এলিজিবল থকা জনতা খানকে দিবলৈ জনাইছে, যোন হলেহে সঁচা পাৰা বি ইনক্লুচিভ ডেভেলপমেণ্টটো পুৰা কৰিবলৈ পাৰি থাকিব। প্ৰেজিডেণ্টে কৈছে, ৰাজভৱন লগা এনভাইৰনমেণ্টটো ইণ্ডিয়ান এথোছতে দেখাবলৈ লাগে আৰু গভৰ্ণৰ খানকে বি সদায় আম জনতাৰ লগতে জোৰাবলৈ কোচিছ কৰিব লাগে বুলি জনাইছে। ভাইচ প্ৰেজিডেণ্ট জগদীপ ধনখড়ে কৈছে, গভৰ্ণৰ খান বি জনতা সম্বন্ধে জানকাৰীটো ষ্টেট চৰকাৰৰ লগতে লবলৈ লাগিব, যোন পৰা ষ্টেট কাম চলাতে বেছি আচান হৈ যাব। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আকৌ গভৰ্ণৰ খানকে ৰাজভৱনতে কাম কৰাতে আইডিয়েল মডেল হবলৈ জনাইছে আৰু তাৰ খানকে কাম কৰাতে টেকনলজি লগা মদত বি লবলৈ জনাইছে আৰু ডিজিটাইজেশ্যনকে বাঢ়াবলৈ কৈ থাকিছে। প্ৰাইম মিনিষ্টাৰ মোদীয়ে খাছপাৰা এডুকেশ্যনেল ইনষ্টিটিউচনছ লগা এলুমনাই লগা তাকত লগা কথা বি কৈছে, যোন লগা মদতটো তাৰহে লবলৈ জনাইছে আৰু আহিয়া দিনতে এডুকেশ্যনেল কেম্পাছেছকে ড্ৰাগছ ফ্ৰী বনাবলৈ মাছ কেম্পেইন বি কৰিবলৈ অনুৰোধ কৰিছে। চিফ মিনিষ্টাৰ নিফিউৰিয়াহে ইউনিয়ন হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ জে পি নাড্ডাকে চিঠি লিখি কিনা নাগালেণ্ড ষ্টেট লগা কেণ্ডিডেটছ যোনে নীট পি জি এক্সামিনেশ্যনটো 11 অগষ্টে কোহিমা আৰু ডিমাপুৰ চেণ্টাৰ্ছে দিবলৈ শ্বেডিউল থকাটো আকৌ এইটো চেণ্টাৰ্ছে ৰি এলোকেট কৰিবলৈ অনুৰোধ কৰিছে। এটা চিঠি লিখাতে যোৱাকালি ৰিয়াহে কৈছে, হবলৈ থকা নীট পি জি এক্সামিনেশ্যনকে পষ্টপন কৰি কিনা আৰু ৰিশ্বেডিউল কৰা সময়তে নেশ্যনেল বোৰ্ড অব এক্সামিনেশ্যনে নাগালেণ্ড ষ্টেটকে টেষ্ট চিটিছ পৰা হাতাই দিছে। তাৰে কৈছে, ৰি এলোকেট কৰিবলৈ আগতে কোহিমা আৰু ডিমাপুৰ বি এক্সামিনেশ্যন চেণ্টাৰ্ছ থাকিছে, যোন হোৱা নিমিত্তে কেণ্ডিডেটছ খানকে এক্সামিনেশ্যন চেণ্টাৰ্ছতে বহিবলৈ একো দিগদাৰি থাকে নাই। চিফ মিনিষ্টাৰে অফিচত জনাইছে কি এতিয়া লোকেল এক্সামিনেশ্যন চেণ্টাৰ্ছকে হাতাই দিয়াৰ কাৰণে কেণ্ডিডেটছ খানটো এতিয়া ষ্টেট বাৰ চেণ্টাৰ্ছতে যাব লাগে আৰু টকা পইচা লগা খৰচা আৰু বেছি অসুবিধা বি পাবলৈ আছে। এইটো মামলাতে চিফ মিনিষ্টাৰে ইউনিয়ন মিনিষ্টাৰকে কেণ্ডিডেটছ লগা দিগদাৰিটো ভাবি কিনা এক্সামিনেশ্যন চেণ্টাৰ্ছটো দিয়াৰ সময়তে তাৰ খান লগা সুবিধাটো ভাবি কিনাহে দিবলৈ অনুৰোধ কৰি থাকিছে। সশস্ত্র সীমা বল SSB লগা ডাইরেক্টর জেনারেল দলজিৎ সিং চৌধুরীহে ডাইরেক্টর জেনারেল বর্ডার সিকিউরিটি ফোর্স লগা এডিশনেল চার্জ বি লৈছে। চৌধুরীটো উত্তর প্রদেশ কেডার লগা সিনিয়র IPS অফিসার আছে। তারহে DGP SSB লগা চার্জ তো এরিসাল জানুয়ারিতেহে লৈছে। ডেভেলপমেণ্ট এছ'চিয়েচন অব নাগালেণ্ড ডেনহে এনভাইৰনমেণ্টকে বচাবলৈ আৰু চাফ চাফাই লগা জানকাৰী দিবলৈ ছচিয়েল ইনিচিয়েটিভ চিলড্ৰেন্স পাৰ্লিমেণ্ট ইনিচিয়েটিভ 2 ৰাখিছে। প্ৰগ্ৰামকে চিলড্ৰেন্স পাৰ্লিমেণ্ট ইউনাইটেড ক্ৰিষ্টিয়ান স্কুল পৰাহে এ ষ্টেপ টু বিল্ড এণ্ড প্ৰটেক্ট আৰ এনভাইৰনমেণ্ট লগা থিম নিচেতেহে ৰাখিছে। এইটো সামাজিক কদমতে জালুকী বজাৰ পৰা লৈ কিনা স্কুল এৰিয়াটাক ৰাখি থাকিছে। পূৰা মিলাই কিনা 45 ষ্টুডেণ্টছ আৰু তাৰখানা মেণ্টৰছে এইটো অভিযানতে ভাগ লৈছে। 46 লিনিং ইণ্টাৰ ডিষ্ট্ৰিক্ট এণ্ড ষ্টেট অপেন বেডমিণ্টন চেম্পিয়নশ্বিপটো যোৱাকালি পুলিচ কমপ্লেক্স টুমিকিডিমাতে খতম হৈছে। DGP ৰূপিন শৰ্মাহে কৈছে, নাগালেণ্ড পুলিচটো সদায় পাৰাবি নাগালেণ্ড স্পৰ্টছকে বাঢ়াবলৈ আগেতে আহি কিনা আছে আৰু এতিয়া ষ্টেটে ভাল খিলাৰীখন লগা জৰুৰত বি হৈ আছে। DGPহে কৈছে, আহিয়া দিনতে নাগালেণ্ডে স্পৰ্টছ লগা ইনফ্ৰাষ্ট্ৰাকচাৰ বি বাঢ়িবলৈ আছে আৰু এথলেটছ খানকে ওচৰ লগা ষ্টেটছ লগতে বি খেলাটো চাবলৈ কৈ থাকিছে। খেচনী হিউমে পাৰাবি তাৰখান লগা প্ৰেচিডেণ্টিয়েল এড্ৰেছে কৈছে, নাগালেণ্ড বেডমিণ্টন এছ'চিয়েচনে জানি কিনাহে ছিনিয়ৰ্ছ আৰু আণ্ডাৰ 19 কেটেগৰিজকে আণ্ডাৰ 15 আৰু নিচে লগা কেটেগৰিজ পৰা আলাগ কৰি দিছে। আণ্ডাৰ 15 আৰু নিচে লগা কেটেগৰিজ লগা মেচটো এইটো চালতেহে ৰাখিবলৈ আছে, যোন সময়তে তাৰখান পৰা পূৰা ধ্যানটো দিবলৈ পাৰিব। কিয়মেহে কৈছে, প্লেয়াৰ্ছ খান নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল প্লেটফৰ্মতে পুঞ্চিব নিমিত্তে তাৰখানকে সৰু উমৰতেহে ধৰি কিনা ট্ৰেইন কৰিবলৈ বেছি জৰুৰী আছে বুলি কৈ থাকিছে। আৰু আজি পুজোৰ লগা নাগামিজ খবৰ ইমানতে শেষ। আপুনি আন সব নিমিত্তে দিন ভাল যাবলৈ কৈ আছে।